জিৰিমিয়া সাত অধ্যায়। লোকসকলৰ কু আচৰণৰ কাৰণে কোৱা জিহুৱাৰ ক্ৰুদ্ধ বাক্য। জিহুৱাৰ পৰা জিৰিমিয়ালৈ এই বাক্য আহিল আৰু ক'লে, বোলে, তুমি জিহুৱাৰ গৃহৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, জিহুৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা সেই জিহুদাৰ লোকসকল, জিহুৱাৰ বাক্য শুনা। ইজৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে তোমালোকৰ আচাৰ ব্যৱহাৰ আৰু কাৰ্য শুধৰোৱা, তেতিয়া মই তোমালোকক এই ঠাইত বাস কৰোৱাম। এইবোৰ জিহুৱাৰ মন্দিৰ, জিহুৱাৰ মন্দিৰ, জিহুৱাৰ মন্দিৰ এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা। কিয়নো যদি তোমালোকে নিজ নিজ আচাৰ ব্যৱহাৰ আৰু কাৰ্য সম্পূৰ্ণকৈ শুধৰোৱা, যদি কোনো মানুহ আৰু তাৰ ওচৰ চুবুৰীয়াৰ মাজত তোমালোকে ন্যায় বিচাৰ সম্পূৰ্ণকৈ সিদ্ধ কৰা, বিদেশী, মাওৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা আৰু এই ঠাইত নিদোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা, তেন্তে মই এই ঠাইত তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই দেশত তোমালোকক অনন্তকাললৈকে বাস কৰোৱাম। চোৱা, উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা। তোমালোকে চোৰ, নৰবধ, পৰস্থিগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি সেই সকলো ঘিনলগীয়া কাৰ্য কৰা। মোৰ নামেৰে পৰীক্ষাত এই গৃহ সোমাই মোৰ আগত থিয় হৈ আমি মুক্তি পালো এই বুলি কবা নে? মোৰ নামেৰে পৰীক্ষাত এই গৃহ তোমালোকৰ দৃষ্টিত ডকাইতৰ গুহা হ'ল নে? জিহুৱাই ইয়াকে ঘোষণা কৰিছে, চোৱা, ময়ো ইয়াকেই দেখিলোঁ। কিন্তু পূৰ্বতে মই য'ত মোৰ নাম স্থাপন কৰিছিলোঁ, চিলুত থকা মোৰ সেই ঠাইলৈ তোমালোক যোৱা আৰু মোৰ প্ৰজা ইজৰাইলৰ দুষ্টতাৰ কাৰণে মই তাক যি কৰিছিলোঁ তাক চোৱা। আৰু জিহুৱাই কৈছে, তোমালোকে এইবোৰ কাৰ্য কৰিলা আৰু মই অতি ৰাতিপুৱাতে উঠি তোমালোকক এই কথা কওঁতেও তোমালোকে নুশুনিলা আৰু মই মাতোঁতে তোমালোকে উত্তৰ নিদিলা। এই হেতুকে মোৰ নামেৰে পৰীক্ষাত তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মই দিয়া এই ঠাইক মই চিলুক কৰাৰ দৰে কৰিম, আৰু তোমালোকৰ ভাইসকলক, এনেকি ইফৰিমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালো, তেনেকৈ তোমালোককো মোৰ সন্মুখৰ পৰা দূৰ কৰি পেলাম। এই হেতুকে তুমি এই জাতিৰ কাৰণে প্ৰাৰ্থনা নকৰিবা বা তেওঁলোকৰ কাৰণে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা বা অনুৰোধ নকৰিবা, কিয়নো মই তোমাৰ কথা নুশুনিম। তেওঁলোকে যিহুদাৰ নগৰবোৰত আৰু জেৰুচালেমৰ আলিবোৰত যি কৰিছে তাক জানো তুমি দেখা নাই। মোক বেজাৰ দি আকাশৰ ৰাণীৰ উদ্দেশ্যে পিঠা বনাবলৈ আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ ল'ৰা ছোৱালীসকলে খৰি বুটলে, বাপেকহঁতে জুই জ্বলাই আৰু মহিলাসকলে ময়দা খচে। জিহুৱাই কৈছে, তেওঁলোকে জানো মোকহে দুখ দিব, কিন্তু নিজৰ মুখ বিবৰ্ণ কৰিবলৈ জানো নিজৰ মনকেই বেজাৰ নিদিব। এই হেতুকে প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ আৰু ভূমিৰ ফল এই সকলোৱে মোৰ ক্ৰুদ্ধ আৰু ক্ৰোধাগ্নি ঢলা যাব আৰু সেয়েই দগ্ধ কৰিব, নুমাই নাযাব। ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকে তোমালোকৰ মংগলাৰ্থক বলিৰ লগত হোম বলি যোগ কৰা আৰু মাংস খোৱা, কিয়নো যিদিনা মই তোমালোকৰ পূৰ্বপুৰুষসকলক মিছৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ। সেইদিনা মই হোম বলি কি মংগলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ, কিন্তু তেওঁলোকক এই আজ্ঞাহে দিছিলোঁ যে তোমালোকে মোৰ বাক্য শুনা, তেতিয়া মই তোমালোকৰ ঈশ্বৰ হ'ম আৰু তোমালোক মোৰ প্ৰজা হ'বা, আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা। কিন্তু তেওঁলোকে শুনি কাণ নাপাতি নিজৰ মন্ত্ৰণা আৰু দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে আৰু আগনাবাঢ়ি পাছ হুহুকিল। তোমালোকৰ পূৰ্বপুৰুষসকলৰ মিছৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে মই প্ৰতি প্ৰভাতে উঠি সদায় মোৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছো, তথাপি তেওঁলোকে মোৰ বাক্যলৈ মন নিদিলে, আনকি কাণো নাপাতিলে, কিন্তু নিজ নিজ ডিঙি থৰ কৰিলে, নিজৰ পূৰ্বপুৰুষসকলতকৈও অধিক কু আচৰণ কৰিলে। তুমি তেওঁলোকক এই আটাইবোৰ কথা ক'বা, কিন্তু তেওঁলোকে তোমাৰ কথা নুশুনিব, আৰু তুমি তেওঁলোকক মাতিবা, কিন্তু তেওঁলোকে তোমাক উত্তৰ নিদিব। তেতিয়া তুমি তেওঁলোকক ক'বা, এইয়েই নিজ ঈশ্বৰ জিহুৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি, বিশ্বস্ততা নষ্ট হ'ল আৰু এওঁলোকৰ মুখৰ পৰা তাক দূৰ কৰা হ'ল। হে জিৰচালেম, তোমাৰ চুলি কাটি পেলাই দিয়া আৰু গছ শূন্য পৰ্বতবোৰত উঠি বিলাপ কৰা, কিয়নো জিহুৱাই নিজ ক্ৰোধৰ পাত্ৰ এই বংশক অগ্ৰাহ্য কৰিলে, পৰিত্যাগ কৰিলে। কিয়নো জিহুৱাই কৈছে, মোৰ সাক্ষাতে যি কুৎসিত জিহুদাৰ সন্তানসকলে তাকে কৰিলে, মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহতী অসুচী কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত নিজৰ ঘিনলগীয়া বস্তুবোৰ ৰাখিলে, আৰু তেওঁলোকৰ পুঁজিসকলক জুইত পুৰিবলৈ হিন্নুমৰ পুতেকৰ উপত্যকাত থকা তুফটৰ ওখ ঠাইবোৰ সাজিলে। ইয়াক মই আজ্ঞা কৰা নাছিলোঁ আৰু এই বিষয় মোৰ মনত উদয়ো হোৱা নাছিল। জিহুৱাই কৈছে, এই হেতুকে চোৱা, যিদিনা সেই ঠাইত তুফত বা হিন্নুমৰ পুতেকৰ উপত্যকা বুলি প্ৰখ্যাত নহ'ব, কিন্তু হত্যাৰ উপত্যকা বুলি প্ৰখ্যাত হ'ব, এনেদিন আহিছে, কাৰণ সেইদিনা তোমালোকে তুফতত পুতিবলৈ ঠাই নোহোৱালৈকে তাত মৰাহ পুতি থাকিব। তেতিয়া এই জাতিৰ হৰ আকাশৰ চৰাই আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ'ব, সেইবোৰক কোনেও ভয় দেখুৱাই বাধা দিব নোৱাৰিব। তেতিয়া মই যিহুদাৰ নগৰবোৰৰ পৰা আৰু জিৰচালেমৰ আলিবোৰৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি আৰু দৰা কন্যাৰ ধ্বনি লুপ্ত কৰিম, কিয়নো এই দেশ উচ্ছন্ন ঠাই হ'ব।